এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা, মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থাৰ ঘোষণা, জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কাইলৈৰ পৰা ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। বৈঠকত বজাৰৰ সন্তুলন বৰ্তাই ৰাখি অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক হ'ব। কোনো দোকান প্ৰতিষ্ঠানে অস্বাভাৱিকভাৱে মূল্য বৃদ্ধি কৰিলে এই প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি অন্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ তীব্ৰতৰ কৰি তোলা হ'ব। একেদৰে জিলা আয়ুক্ত, বণিক সংঘ আৰু বাণিজ্য সংস্থাসকলৰ মাজত সাপ্তাহিক পৰ্যালোচনাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উপৰি ৰন্ধন গেছৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া আঁসোৱাক দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত দিহা কৰা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ ফলত কোনো দোকান প্ৰতিষ্ঠানে যাতে জনসাধাৰণক হাৰাশাস্তি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ আৰু বজাৰৰ সুস্থিৰতা বজাই ৰখাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকতে মূল্য বৃদ্ধি পৰিস্থিতিৰ ওপৰত বজাই ৰাখিবলৈ জিলা পৰ্যায়ৰ কাৰ্যবাহিনী গঠন কৰা হয়। তদুপৰি সামগ্ৰী বজাৰ মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ লগতে বাণিজ্যিক সংস্থাসমূহে ল'বলগীয়া প্ৰয়োজনীয় আৰু কাৰ্যকৰী পদক্ষেপ সন্দৰ্ভত নিৰ্দেশ দিয়া হয়। দৰং জিলাতো আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া নিৰীক্ষণৰ বাবে গঠন কৰা জিলা কাৰ্যবাহিনীৰ প্ৰথমখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটা জিলাত কোনো ব্যৱসায়ীয়ে যাতে নিজৰ ইচ্ছা অনুসৰি সামগ্ৰী মূল্য বৃদ্ধি কৰি গ্ৰাহকক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে নিৰীক্ষণ ব্যৱস্থা ত্বৰান্বিত কৰি তুলিছে। এই উদ্দেশ্যে আজি জিলা আয়ুক্ত কাৰ্যালয়ত অসামৰিক যোগান বিভাগৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে যোগান বিভাগৰ প্ৰতিনিধি, জিলাখনৰ বিভিন্ন বজাৰৰ ব্যৱসায়ী সন্থা আৰু চেম্বাৰ অব কমাৰ্চৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সামগ্ৰীৰ মূল্য তালিকা সকলোৱে দেখাকৈ আঁৰি থোৱাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু যোগান বিভাগে কঠোৰ দৃষ্টি ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনত যোগান বিভাগৰ দলে বজাৰসমূহত নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰাখিছে। ৰাজ্যজুৰি পেট্ৰল, ডিজেল, ৰন্ধন গেছ আদি অত্যাৱশ্যকীয় সামগ্ৰী দ্ৰুতগতিত হৈ থকা মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালি জিলা সমিতিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মৰিগাঁও জিলাৰ আহতগুৰি সংৰক্ষিত চৰকাৰী ভূমি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ডঃ শৰ্মাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰগুৰিত বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান স্থাপনৰ বাবে সংৰক্ষিত 331 বিঘা চৰকাৰী ভূমি পৰিদৰ্শন কৰে। তেওঁ লগতে চিপিৰি দুৰুলাডুবি ৰাজগাঁৱৰ 1067 বিঘাৰো অধিক ভূমিত প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ পাছত মৰিগাঁও জিলাৰ জাগীৰোডৰ ঐতিহাসিক গোভা দেওৰজাৰ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি ৰাজ্যবাসীৰ মংগলৰ হকে প্ৰাৰ্থনা জনায়। ডঃ শৰ্মাই আজি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ইয়াৰ অগ্ৰগতিৰ খতিয়ান লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে সোণাপুৰৰ কমাৰকুচিত থকা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন ক্ষেত্ৰত সম্প্ৰতি নিৰ্মাণ হৈ থকা 3 কোটি টকাৰ সীমাৰ দেৱালকে ধৰি নিৰ্মাণ কাৰ্য প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ হৈছে আৰু ভূমিস্খলনৰ পৰা ক্ষেত্ৰখন সুৰক্ষাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। সীমাৰ দেৱালৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া সমাধি ক্ষেত্ৰৰ মূল কামসমূহো পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছো আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছো। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে, আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলো আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছো। যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ।
শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কাইলৈৰ পৰা দিছপুৰত অনুষ্ঠিত হ'ব। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে কাইলৈ নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। বিধায়কসকলৰ জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। ইয়াৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। শাসনাধিষ্ঠিত বিজেপিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে আজি অধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে। চাৰিদিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি সেনাবাহিনীৰ অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 180 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে সেনা বিষয়াসকলৰ তত্বাৱধানত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকি চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে প্ৰাৰ্থীসকলক একাগ্ৰতা, অনুশাসন আৰু দৃঢ়তাৰে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িবলৈ উৎসাহিত কৰে। জিলাখনত যোৱা 11 মে'ত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰথমটো শিবিৰ অনুষ্ঠিত হৈছিল। অহা ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে এনে শিবিৰ অনুষ্ঠিত কৰি যুৱক যুৱতীসকলক সেনাবাহিনীত নিযুক্তিৰ বাবে সাজু কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে।
আজি আমাৰ অগ্নিবীৰ ছেকেণ্ড ছেশ্যন আছে। লাষ্ট টাইম আমাৰ 50 বচ্চা এপিয়াৰ কৰিছে আৰু 3টা ছোৱালী এপিয়াৰ কৰিছে। আজি আমাৰ টোটেল 180 বচ্চা এপিয়াৰ কৰিছে। ইয়াৰ মতে মই আপোনাক ক'ব বিচাৰিছোঁ, বহুত ভাল লাগিছে কি 72 আমাৰ ছোৱালী আজি এপিয়াৰ কৰিছে আৰু মোৰ দেন 120 আমাৰ ইয়াত ল'ৰা এপিয়াৰ কৰিছে। এনেকুৱা আমি আৰ্মীৰ লগত এতিয়া ছিলেকশ্যনটো নাই, বাট আমি কিবা মেডিকেল ষ্ট্ৰেণ্ঠ আৰু স্ক্ৰিনিং কৰি আছোঁ এতিয়া আৰু ইয়াত আমাৰ হাইট আৰু পুল আপ হ'ল। বহুত ভাল লাগিছে কি আমাৰ 50 to 180 বচ্চা আজি এপিয়াৰ কৰিছে আৰু যিখিনি আৰু বচ্চা আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত আছে, মোৰ এটাই ৰিকুৱেষ্ট আছে, চাজেশ্যন আছে কি আপুনি সকলো ওলাই আহক। আমাৰ ইয়াত প্ৰত্যেক উইক আমি বেলেগ বেলেগ জেগামে আমি এইটো কৰি আছোঁ আৰু যদি আমাৰ বেছি ডিমাণ্ড হ'ব, আগতে আমি প্লেন কৰিছোঁ কি আমি 4টাই কৰিম, বাট এতিয়া আমি দেখিছোঁ কি বহুত ডিমাণ্ড আহি আছে আৰু বৰহাট ফালৰ পৰা ডিমাণ্ড কৰি আছে, মানুহ চাপেকাঠি ফালৰ পৰা ডিমাণ্ড কৰি আছে, মৰাণ ফালৰ পৰা ডিমাণ্ড কৰি আছে। চ' আমি কি কৰিম, এতিয়া আমি বৰহাটত গুচি যাম আৰু তাত যিখিনি বচ্চা ওলাব
সেনাবাহিনীত অগ্নিবীৰ আৰু জুনিয়ৰ কমিছনাৰ বিষয় নিযুক্তিৰ বাবে হবলগীয়া CEE অৰ্থাৎ সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 1 জুনৰ পৰা 12 জুনলৈ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ সেনাবাহিনী অফিচিয়েল ৱেবছাইট www.joinindianarmy.nic.in পৰা ডাউনলোড কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা, মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থাৰ ঘোষণা। জুবিন ক্ষেত্ৰৰ মূল কাম পৰ্যায়ক্ৰমে কৰি যোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কাইলৈ পৰা 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।